আকাশবাণী গুৱাহাটী আমি আঞ্চলিক বাতৰি কৰিছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত প্ৰকাশ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত গৃহীত বিধেয়কসমূহে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ দেশজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ, অসমতো পোষণ মাহৰ আৰম্ভণি। গুৱাহাটী মহানগৰীত 24 ঘণ্টাৰ ভিতৰত ধাৰাষাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আৰু পেৰিছত অনুষ্ঠিত পেৰালিম্পিকৰ বেডমিণ্টনত ভাৰতৰ সুকান্ত কদম আৰু নীতিশ কুমাৰৰ ছেমি ফাইনেলত প্ৰৱেশ। সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্ৰকাশ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জিলা ন্যায় সমাৰোহ উদ্বোধন কৰি তেওঁ লগতে কয় যে মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰীমোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত হোৱাত গুৰুত্ব দি কয় যে তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব। শ্ৰীমোদীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ 75 বৰ্ষ পূৰ্ণ হোৱাটোৱে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱকে প্ৰতিফলিত কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ 75 বছৰীয়া ইতিহাসক ভাৰতৰ সংবিধান আৰু সাংবিধানিক প্ৰমূল্যৰ পবিত্ৰ যাত্ৰা হিচাপে শ্ৰীমোদীয়ে অভিহিত কৰিছে। দেশৰ জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়তো আনকি সৰ্বোচ্চ ন্যায়ালয়ে দেশবাসীৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়াই ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত প্ৰশ্ন উঠে তেতিয়াই ন্যায়ালয়ে সদায় ৰাষ্ট্ৰীয় সংহতিৰ অতন্ত্ৰ প্ৰহৰী হিচাপে কাম কৰি আহিছে। তেওঁ কয় যে ভাৰতবাসীয়ে কেতিয়াও কোনো কাৰণতে সৰ্বোচ্চ ন্যায়ালয় অথবা ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা নাই। সেইবাবে সৰ্বোচ্চ ন্যায়ালয়ে 75 বৰ্ষ পূৰ্ণ কৰাটোৱে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ উজ্জ্বল কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সত্যমেৱ জয়তেৰ জৰিয়তে ন্যায়ালয়ে সাংস্কৃতিক বাৰ্তাও বহন কৰি আহিছে। ভাৰতীয় গণতন্ত্ৰত ন্যায়িক ব্যৱস্থাক সংবিধানৰ ৰক্ষক হিচাপে গণ্য কৰি অহা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ন্যায়িক ব্যৱস্থাটোৰ ওপৰত অৰ্পিত বৃহৎ দায়িত্ব। তেওঁ লগতে কয় যে দেশবাসীয়ে অপাৰ সন্তুষ্টিৰে প্ৰকাশ কৰি আহিছে যে সৰ্বোচ্চ ন্যায়ালয়ে এই দায়িত্ব অত্যন্ত সুচাৰুৰূপে পালন কৰি আহিছে। ভাৰতীয় ন্যায় সংহিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিক প্ৰথম, মৰ্যাদা প্ৰথম আৰু ন্যায় প্ৰথম এয়াই হৈছে এইসমূহ আইনৰ আধাৰ। তেওঁ কয় যে বিগত এটা দশকত ন্যায় প্ৰদান প্ৰক্ৰিয়া দ্ৰুত কৰি তোলাৰ ক্ষেত্ৰত বহুতো কাম কৰা হৈছে। বিগত 10টা বছৰত দেশত ন্যায়িক পৰিকাঠামোৰ বিকাশৰ ক্ষেত্ৰত প্ৰায় 8,000 কোটি টকা ব্যয় কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। স্বাধীনতাৰ অমৃতকালৰ প্ৰসংগ উত্থাপনেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত বিকশিত ভাৰত, নতুন ভাৰতেই হৈছে 140 কোটি ভাৰতীয়ৰ একমাত্ৰ সপোন। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ স্থাপনৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক ডাক টিকট আৰু এটা স্মাৰক মুদ্ৰা মুকলি কৰে। অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে চলিত বছৰৰ মাৰ্চত কাটছাত অনুষ্ঠিত সদৌ ভাৰত জিলা ন্যায়াধীশ সমাৰোহৰ অংশ হিচাপে এই দুদিনীয়া সমাৰোহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এই সমাৰোহত ভাৰতীয় ন্যায় ব্যৱস্থাৰ ভৱিষ্যৎ সন্দৰ্ভত সুসংগত নীতি উদ্ভাৱনৰ বাবে জিলা ন্যায় ব্যৱস্থা আৰু অন্যান্যসকলৰ মাজত বিস্তৃত আলোচনা অনুষ্ঠিত হ'ব। এই সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে তৃতীয় পৰ্যায়ৰ ই আদালতৰ অধীনত প্ৰায় 7,200 কোটি টকা আবণ্টন দিয়া হৈছে। আজিৰ অনুষ্ঠানত দেশৰ মহাধিবক্তা আৰ ভেংকটৰমণি, সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা হস্ৰ সভাপতি কপিল চিবল, ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মানন কুমাৰ মিশ্ৰয়ো ভাষণ দিয়ে। দুদিনীয়া সমাৰোহত জিলা ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি, সামূহিক আদালত, ন্যায় সুৰক্ষা, গোচৰ ব্যৱস্থাপনা আৰু প্ৰশিক্ষণ সন্দৰ্ভত 5খন অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিৱেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ অধিৱেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিৱেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সবলীকৰণ, থলুৱা কৃষ্টি সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়কসমূহে সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে এইবাৰৰ অধিৱেশনত মুছলমান বিবাহ বাধ্যতামূলক পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ বিধেয়ক 2024, অসম ভূমি আৰু ৰাজহ নিয়ামক সংশোধনী বিধেয়ক 2024ৰ উপৰি অসম অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, বিভিন্ন সেৱা আৰু পদত নিযুক্তিৰ ক্ষেত্ৰত আসন সংৰক্ষণ বিধেয়ক, অসম চৰকাৰৰ ভাষা সংশোধনী বিধেয়ক, অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়। কেন্দ্রীয় মহিলা আর শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেবীয়ে আজ গুজরাটের গান্ধীনগরত সপ্তম রাষ্ট্রীয় পোষণ মাহর রাষ্ট্রজোড়া কার্যসূচীর শুভারম্ভ করে। এইবার এই কার্যসূচীর অধীনত রক্তহীনতার সমস্যা দূরীকরণের ব্যাপক সজাগতা সৃষ্টির পরিপুষ্টি আর অধ্যয়ন প্রযুক্তি নির্ভর উদ্যমের সহায়ক তথা পরিপূরক আহারের দ্বারা দেশের পুষ্টিহীনতার সমস্যা দূর করার প্রয়াস করা হব। অনুষ্ঠানত দিয়া ভাষণত মন্ত্রীগী কয় যে দেশের কন্যা শিশু আর মহিলাসলের স্বাস্থ্য উন্নত হলে বিকশিত ভারতের স্বপ্ন বাস্তবায়িত হব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে মহিলা কেন্দ্রিক উন্নয়নের উপর গুরুত্ব আরোপ করে আছে বলে উল্লেখ করে কয় যে এইবারের বাজেটত কন্যা শিশু আর মহিলাসলের কল্যাণের লক্ষ্যে 3,00,000,000,000 আবন্টন দিয়া হয়েছে। মন্ত্রীগী আজির এই অনুষ্ঠানতে দেশের সকল অঙ্গনওয়াড়ী কেন্দ্রত এক পে মা কে নাম অভিযানের শুভারম্ভ করে। দেশের বিভিন্ন অংশের আজি চৰাইদেউ জেলাতেও জেলা মহিলা আর শিশু বিকাশ বিভাগের উদ্যোগ তথা চৰাইদেউ জেলা প্রশাসনের সহযোগত পোষণ মাহর শুভারম্ভ করা হয়। এই উপলক্ষে জেলাখনের প্রতিটি অঙ্গনওয়াড়ী কেন্দ্রের চৌহদত এক পে মা কে নাম শীর্ষক কার্যসূচীর শুভারম্ভ করা হয়। একেদরে ডিব্রুগড় জেলাতেও আজি পোষণ মাহর উদ্বোধনী অনুষ্ঠানের আয়োজন করা হয়। কার্যসূচীর অধীনত ডিব্রুগড় জেলার অঙ্গনওয়াড়ী কেন্দ্র আর সংহত শিশু উন্নয়ন প্রকল্প বিষয়ের কার্যালয় গছপুলি রোপণ করা হয়। প্রধানমন্ত্রীয়ে মাতৃ নামত একোটিক গছপুলি রোপণের আহ্বান অনুসরি এই কার্যসূচী গ্রহণ করা হয়েছে। প্রধানমন্ত্রী নরেন্দ্র মোদী অহা 9 সেপ্টেম্বর 21 সংখ্যক পশুধতর পিয়াল কার্যসূচী শুভারম্ভ করব। এই উপলক্ষে দেশের বিভিন্ন প্রান্তরও প্রস্তুতি অব্যাহত আছে। দক্ষিণ খলমার মানকাছর জেলার সদর হাতিঙিমারীত আজি এই পিয়ালের জেলা পর্যায়ের গণনাকারী বিষয়াসক প্রশিক্ষণ প্রদান করা হয়। পশুপালন বিভাগের অধীনত হাতিঙিমারী মহকুমা পশুপালন বিভাগে জেলাখনের শতাধিক বিষয় কর্মচারী এখন কর্মশালার জড়িয়ে পশুধনের গণনা কার্য সম্পর্কে অবগত করে। এই কার্যসূচীত হাতিঙিমারী মহকুমা পশুপালন বিভাগকে ধরে কেবাগারী বিষয় কর্মচারী উপস্থিত আছে। উল্লেখযোগ্য যে শ্রীমোদীয়ে এই কার্যসূচী আনুষ্ঠানিকভাবে উদ্বোধন করার পাছত দেশের 500খন জেলার প্রতিখন গাঁও বিভাগীয় বিষয়াসকলে জরুরী চলাব বলে জানিব পৰা গৈছে। দেশত পরবর্তী 5 বছরের ভিতর নতুনক 10টা আয়ুষ প্রতিষ্ঠান গড়ি তোলা হব বলে কেন্দ্রীয় আয়ুষ মন্ত্রী প্রতাপ রাও যাদবে প্রকাশ করেছে। কয় যে আয়ুর্বেদের গুণরাজি দেশের প্রতিটি পরিয়ালক উপকৃত করবরক ব্যবহারের প্রধানমন্ত্রী মোদীর প্রচেষ্টা কার্যকরী করে তুলবলে এই ব্যবস্থা লওয়া হয়েছে। নতুন দিল্লীত সর্বভারতীয় আয়ুর্বেদ প্রতিষ্ঠানত আয়োজিত কার্যসূচীর অংশ লৈ শ্রীযাদবে এই বিষয়ে প্রকাশ করে। মন্ত্রীগী কয় যে যোগ আর আয়ুর্বেদ সম্প্রতি আন্তঃরাষ্ট্রীয় স্তরত সমাদৃত হয়েছে। আয়ুষ প্রতিষ্ঠানের সংখ্যা বৃদ্ধিয়ে দেশের পরম্পরাগত ঔষধ ব্যবস্থা শক্তিশালী করার প্রতিগী ভারতীয় নাগরিকক উপকৃত করব বলে মন্ত্রীগী মন্তব্য করে। কেন্দ্রীয় ক্ষুদ্র লঘু আর মজলীয়া উদ্যোগ দপ্তরের মন্ত্রী জিতেন রাম মাঝিয়ে আজ নতুন দিল্লীত খাদী মহোৎসব 2024 আয়োজন সন্দর্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশের খাদী সামগ্রীর প্রচলনের চলিত বর্ষের অক্টোবর মাহত খাদী আর গ্রামোদ্যোগ আয়োগে এই মহোৎসবের আয়োজন করেছে। বৈঠকত শ্রীমাঝিয়ে খাদী আর গ্রামোদ্যোগ খণ্ডের সাফল্য সন্দর্ভত পর্যালোচনা করে। তেওঁ এটা নির্ধারিত লক্ষ্যে ইয়ার আঁচনিসমূহ রূপায়ণত ব্যাপক প্রয়াসের প্রয়োজনীয়তার গুরুত্ব আরোপ করে। সমগ্র দেশত খাদীর বস্ত্র পরিধান করার জনসাধারণক উৎসাহিত করার ক্ষেত্রে ব্যাপক প্রচার চলার পোষকতা করেছে। ইয়ার ফলত গ্রামাঞ্চলত নিয়োগের সুবিধা সৃষ্টি করবা যাব অবগত করে। গুৱাহাটী পৌর নিগমে মহানগরীখনক প্রদূষণ মুক্ত করে রখার গ্রহণ করা পদক্ষেপের অংশ হিসাবে আজ মেয়রের মৃগেন শরণীয় 5খন বাহনের শুভারম্ভ করে। গুৱাহাটী পৌর নিগমে প্রদূষণ মুক্ত ভারত অভিযানের অধীনত পূর্বে 3খন পানী ছটিওয়া বাহন ক্রয় করেছিল। এই বাহনকেখনে চহরের বিভিন্ন পথত ধূলি নিয়ন্ত্রণ করবলে সহায় করব। ইয়ার উপরি গুৱাহাটী পৌর নিগমের শাখা কর্মচারী দৈনন্দিন যাতায়াতের সুবিধার দুখন বাস ক্রয় করা হয়েছে। ইপিনে মেয়র শরণীয়ে আজি মহানগরীর 43 নম্বর ওয়ার্ডের দক্ষিণ বড়সজাই মৈদাম দুর্গামন্দির ন্যাসর প্রস্তাবিত প্রেক্ষাগৃহ আর যাত্রীনিবাসের নির্মাণ কার্যের শুভারম্ভ করে। শ্রোতাসকলে সন্ধ্যার আঞ্চলিক বাতৰি শুনেছে আকাশবাণী গুৱাহাটী কেন্দ্রের পরবর্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
কেন্দ্র সরকার ও ভূবিজ্ঞান মন্ত্রালয়ে ভারতীয় বতর বিজ্ঞান বিভাগ আর গুৱাহাটী আঞ্চলিক বতর বিজ্ঞান কেন্দ্রে দিয়া আগজাননী অনুসরি 24 ঘণ্টাৰ ভিতর গুৱাহাটী মহানগরীর বিভিন্ন অঞ্চল ধারাষার বরষুণ হওয়ার সম্ভাবনা আছে। যৌথভাবে জারি করা সতর্কতামূলক জাননীত উল্লেখ করা অনুসরি প্রবল বৃষ্টিপাতের পরিপ্রেক্ষিত বাকপথত কৃত্রিম বানর সৃষ্টি হওয়ার উপরই দিসপুর আর সোনাপুর রাজচক্রের কেতবোর এলাকা পানীরে উপচি পড়ার সম্ভাবনা আছে। ধারাষার বৃষ্টিপাতের ফলত স্পর্শকাতর আন্তঃগাঁথনি ক্ষয়ক্ষতি হওয়ার যাতায়াত ব্যাহত হওয়ার আশঙ্কাও জাননীখনত উল্লেখ করেছে। এনে কারণে পানী আবদ্ধ হব পর স্থানগুলি না যাবলে রাজ্যকে আহ্বান জানা হয়েছে। ভূমিস্খলনের সম্ভাবনা থাকা এলাকা ত্যাগ করার এই সম্পর্কীয় সংশ্লিষ্ট কর্তৃপক্ষ আগ্রহণীয় সতর্কতা মূলক পরামর্শ মানি চলবলে জাননীখনত উল্লেখ করা হয়। পঞ্চায়েত আর গ্রামোন্নয়ন বিভাগের মন্ত্রী রঞ্জিত কুমার দাসে আজি বজালী জেলার পাটাচারকুচিত 1,39,00,000 টাকা ব্যয় সাপেক্ষে নির্মাণ করা 6টাকৈ উন্নয়নমূলক কামর উদ্বোধন করে। মন্ত্রীগী নর্থ কামরূপ মহাবিদ্যালয়ের আবাসিক গৃহ পাঠশালা হাইস্কুলের শ্রেণীকোঠা ডিজিটাল পুথিভঁড়াল উদ্বোধন করে। মন্ত্রী শ্রীদাসে লগতে শহীদ অক্ষেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয় ৰিহাবাৰী উচ্চতর মাধ্যমিক বিদ্যালয় আর পাটাচারকুচি হাইস্কুলত ডিজিটাল পুথিভঁড়াল উদ্বোধন করে। তিনিচুকীয়াৰ পেঙেৰিত আপাৰিহীন সংৰক্ষিত বনাঞ্চলত সেনাবাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এটা ৰাইফল, দুটা মেগজিন, গুলী আৰু বিস্ফোৰকসহ ভালেমান সামগ্ৰী জব্দ কৰা হৈছে। অস্ত্ৰ শস্ত্ৰসমূহ উগ্ৰপন্থী আলফা স্বাধীনৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মেন্ময় দাসৰ নেতৃত্বত শুকুৰবাৰে নিশা আপাৰিহীন সংৰক্ষিত বনাঞ্চলত চলা অভিযানত মৰাণ অস্ত্ৰখিনি জব্দ কৰা হয়। গোৱালপাৰ জিলাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমৰ কেন্দ্ৰ এটা আজি উদ্বোধন কৰা হয়। চেণ্টাৰ ফৰ মাইক্ৰ ফাইনেন্স এণ্ড লাইভলিহুডৰ সহযোগত আৰু টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা এই কেন্দ্ৰটো আজি জিলাখনৰ অতিৰিক্ত আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা প্ৰকল্প বিষয়াৰ লগতে বিভিন্ন খণ্ডৰ সমূহ ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাত দুৰ্যোগ প্ৰশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱা মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুৰ্যোগ প্ৰশমন, ক্ষীপ্ৰ যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপসচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা আগবঢ়াব বুলি উল্লেখ কৰে। যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পৰ্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মান পত্ৰ প্ৰদান কৰা হয়। চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নাম ফলক ব্যৱহাৰ কৰিবলৈ সোণাৰী পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্য মঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নাম ফলক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। জাৰি কৰা নিৰ্দেশ অনুযায়ী অহা 10 ছেপ্টেম্বৰৰ ভিতৰত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কৰা নাম ফলকসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় তেল নিগমৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শ্ৰীৰামৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বিষয়াৰ বিষয়া জোৱানসকলে ৰক্তদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ৰূপম কুমাৰ তালুকদাৰে ৰক্তদান শিবিৰ মুকলি কৰে। এই শিবিৰত 30 জনৰো অধিক বিষয়া কৰ্মচাৰীয়ে ৰক্তদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন কালিৰে পৰা নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মুকলি কৰা এই শোভাযাত্ৰাত 3,000+ লোকে অংশগ্ৰহণ কৰে। ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ SH1 শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত 211.1 পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইপিনে ভাৰতৰ সুকান কদম আৰু নীতেশ কুমাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। সুকান কদমে পুৰুষৰ ছিংগলছৰ SL4ৰ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। আনহাতে নীতেশ কুমাৰে পুৰুষৰ ছিংগলছৰ SL3ৰ কোৱাৰ্টাৰত ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। এটা সোণ, এটা ৰূপ আৰু 3টা ব্ৰঞ্জসহ ভাৰতে এই পৰ্যন্ত মুঠ 5টা পদক অৰ্জন কৰিছে। মৰিগাঁও জিলাৰ চাৰণগিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণগিল কেনয়িং আৰু কায়াকিং জলক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত প্ৰতিযোগিতাখন মন্ত্ৰী নন্দিতা গাৰলোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্ৰীড়া বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। দুটা শাখাত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাত মুঠ 12টা দলে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগৰবাৰ পঢ়ি দিছো। সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত প্ৰকাশ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত গৃহীত বিধেয়কসমূহে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ দেশজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ। অসমতো পোষণ মাহৰ আৰম্ভণি। গুৱাহাটী মহানগৰীত 24 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আৰু পেৰিছত অনুষ্ঠিত পেৰালিম্পিকৰ বেডমিণ্টনত ভাৰতৰ সুকান্ত কদম আৰু নীতেশ কুমাৰৰ ছেমিফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।